للفقراء الذين أحصروا في سبيل الله لا يستطيعون ضربا في الأرض يحسبهم الجاهل أغنياء من التعفف تعرفهم بسيماهم لا يسألون الناس إلحافا وما تنفقوا من خير فإن الله به عليم.
সাদাকা হৈছে সেইসকল অভাৱগ্ৰস্ত লোকৰ প্ৰাপ্য যিসকলে আল্লাহৰ পথত এনেকৈ ব্যাপৃত যে জীৱিকাৰ সন্ধানত পৃথিৱীত চলা ফুৰা কৰিব নোৱাৰে। আত্মসন্মান বোধৰ বাবে তেওঁলোকে আনৰ ওচৰত খুজি নোখোৱাৰ কাৰণে অজ্ঞ লোকসকলে তেওঁলোকক অভাৱমুক্ত বুলি ধাৰণা কৰে। তুমি তেওঁলোকৰ লক্ষণ দেখিয়েই চিনিব পাৰিবা। তেওঁলোকে মানুহৰ পাছে পাছে গৈ ব্যাকুলভাৱে সহায় ভিক্ষা কৰি নুফুৰে। আৰু যি ধন সম্পদ তোমালোকে দান কৰা নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত।